আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্য চৰকাৰে অহা পহিলা জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰী বাবু আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত কালি স্কুটাৰ বিতৰণ কৰি এই আঁচনিৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে দৰিদ্ৰ আৰু মধ্যবিত্ত ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত প্ৰতিমাহে নিৰ্বাচিত ছাত্ৰক জলপানী দিয়া হ'ব। উল্লেখযোগ্য যে চলিত বৰ্ষত ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত 11,250 গৰাকী শিক্ষাৰ্থীক স্কুটাৰ বিতৰণ কৰা হৈছে। ইয়াৰে 6,860 গৰাকী ছাত্ৰী আৰু 4,390 গৰাকী ছাত্ৰ। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে স্কুটাৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক যান বাহন চলোৱাৰ নীতি নিয়ম মানি চলিবলৈ আহান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত লগতে কয় যে সময়ৰ দ্ৰুত পৰিৱৰ্তনে অসমকো স্পৰ্শ কৰিছে। ৰাজ্যখনত 25খনকৈ চিকিৎসা মহাবিদ্যালয় হৈছে। ইয়াৰে 15খন কাৰ্যক্ষম হৈ আছে আৰু আন 10খন নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত আছে। সেই সূত্ৰেই বৰ্তমান ৰাজ্যত মেডিকেল আসনৰ সংখ্যা 2000লৈ বৃদ্ধি হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে 2030 চনৰ ভিতৰত ৰাজ্যত এই সংখ্যা 5000লৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। একেদৰে বৰ্তমান অসমত 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপৰি 25ৰ পৰা 26খন বিশ্ববিদ্যালয় কাৰ্যক্ষম হৈ আছে বা নিৰ্মাণৰ বিভিন্ন স্তৰত আছে। প্ৰতিৰক্ষা বাহিনীৰ অন্যতম যুদ্ধ বিমান ৰাফেলৰ মেৰামতি বা চোৱাচিতাৰ বাবে ডছল্ট ছিষ্টেমছে প্ৰায় 200,000 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে আগবাঢ়িছে বুলিও তেওঁ কয়। জনতাৰ শিল্পী জুবিন গাৰ্গক আজি কটন বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে দিল্লীত সন্মান প্ৰদান কৰিব। প্ৰয়াত শিল্পীগৰাকীৰ লগতে অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীকো এই সন্মান প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে অহা 12 ডিচেম্বৰত SIT-য়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিযোগনামা দাখিল কৰিব। প্ৰায় 3,500 পৃষ্ঠাৰ এই অভিযোগনামা দাখিলৰ বাবে 18 ডিচেম্বৰ শেষ সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও 6 দিন পূৰ্বে অসম আৰক্ষীয়ে এই কাম সম্পূৰ্ণ কৰিব। উল্লেখযোগ্য যে প্ৰিয় শিল্পীগৰাকীক কালি বিশ্ববিখ্যাত শিল্পী আমেৰিকান ৰকষ্টাৰ পোষ্ট মেলনেও খানাপাৰাত নিজৰ অনুষ্ঠানৰ পূৰ্বে স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে। অলপতে অসমত সংগীত পৰিৱেশন কৰিবলৈ আহিবলগীয়া বলিউডৰ বিশিষ্ট শিল্পী সোনু নিগমে জুবিন গাৰ্গৰ সৈতে থকা সান্নিধ্যৰ কথা সোঁৱৰণ কৰি এইদৰে
কয়। थोड़ा सा इमोशनल रहेगा। असम ने दिखा दिया कि आर्टिस्ट को कैसे प्यार किया जाता है। पहली बात थी कि जुबिन खुद क्या चीज होगी, है ना। हमने तो बहुत ऊपर ऊपर से जाना होगा उनको। पहला क्रेडिट गोज टू जुबिन गर्ग भी द ह्यूमन बीइंग। आर्टिस्ट है बट ह्यूमन बीइंग क्या होगा। आर्टिस्ट तो बहुत सारे होते हैं अच्छे अच्छे, लेकिन कुछ इंसान में तत्व होता है जिसकी वजह से उसको एक अलग दर्जा मिलता है।
ঐতিহ্যমণ্ডিত যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ মূল ভৱনৰ নিৰ্মাণ কাৰ্যৰ বাবে পুনৰ 1,30,00,000 টকা পুঁজি প্ৰদান কৰা হৈছে। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে কালি বিদ্যালয়খনত আন্তঃগাঁথনি উন্নয়নৰ বাবে এই পুঁজি চেকযোগে প্ৰদান কৰে। অসমৰ অন্যতম ঐতিহ্য বহনকাৰী শিক্ষানুষ্ঠানখনৰ ঐতিহাসিক ভৱনটোৰ পূৰ্বৰ আৰ্হি অক্ষুণ্ণ ৰাখি পুনৰ নিৰ্মাণৰ বাবে চলি থকা প্ৰচেষ্টাৰ শেষৰটো পৰ্যায়ৰ বাবে যোৰহাট সমষ্টিৰ অনিৰ্ধাৰিত পুঁজিৰ সহায়ত কামখিনি সম্পূৰ্ণ কৰা হ'ব। ইয়াৰ লগতে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ উন্নীতকৰণৰ বাবে পুনৰ 70,00,000 টকাৰ পুঁজি প্ৰদান কৰা হৈছে। কামৰূপ জিলাৰ বকুৰ গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অন্তৰ্গত 2025-26 বৰ্ষৰ হিতাধিকাৰীসকললৈ যোজনাৰ অনুমোদন পত্ৰৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ উদ্বোধন কৰিব। ইয়াৰ অংশ হিচাপে যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিতে আজি আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৰহাট বিধানসভা সমষ্টিৰ বাবে এই অনুষ্ঠান যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত হ'ব। জিলাখনৰ তিতাবৰ, মৰিয়নী আৰু তিয়ক বিধানসভা সমষ্টিতো এই উপলক্ষে বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অহা 12 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ হ'বলগীয়া 4th ডিব্ৰুগড় গ্ৰন্থমেলা উপলক্ষে আয়োজন কৰা সাহিত্যিক তথা শিক্ষাবিদ ডিম্বেশ্বৰ চলিহা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি ডিব্ৰুগড় জিলাৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ 5ম ষান্মাসিকৰ ছাত্ৰ কমল নয়ন দত্তই প্ৰথম স্থান লাভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ স্নাতক 3ৰ বৰ্ষৰ ছাত্ৰী প্ৰিন্সি সন্দিকৈয়ে 2য় স্থান আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ ছাত্ৰী মৌচুমী সোণোৱালে 3য় স্থান লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।